কাহিনী কেলি কি দিল কাগজত মোর কাহিনী প্রেমরে ওই সাগরতে নাও হয়ে আছে
চাবলে বাদে কথাবো শুনি যে লগাইছিলি তই লেঠা কই যাম মই সকলো কথা কথাকিটা শুনি তই নেমারিবি বেছি মাথা কাহিনী লিখিলি জীবন তই প্রেমৰ সাগৰত পৰি হৈ আহিনি মুখ ডুবালি কোৱালি ভয় সহজে হৰলে থকা লৰা দৌৰি গছকি পথাৰ নৰা আছিলো মই আহিলি তই বুজালি প্ৰেম কেনেকে হয় সপোনো দেখালি আহি তই বুকুতে ঘৰো সাজিলি ভালকৈ ৰাখিলো ভাবিত ফুল পিছতে ওলালি মৰহা পুল বজালি ঢোল সোমালে হুল সঁচাতে কৰিলি ডাঙৰ ভুল সবকে এৰিলো ধৰিলো তোক পিছতে ওলালি পথাৰ যুগ খালি তো তেজ দিলি মোক কষ্ট অলপত বাচিছো হলো হৈ নষ্ট আজি মই অকলে জীৱনৰ ৰাস্তাত উভতি নেচাও যা তই নাস্তাত আকৌ সাজিছ নতুন ঘৰ সোনকালে হব তাৰ জ্বৰ ছোৱালী জাতিটো কৰিছ নষ্ট কাৰণ চেহেৰা তোৰ ডাঙৰ যে
অস্ত্ৰ প্ৰেমৰে ৰৈ সাগৰতে নাও হৈ আছে সেই মাজত
আৰু বহুত কথা আছে শুন প্ৰথম দেখিছিলো তোক মই বেলেগৰে লগতে প্ৰেমৰ জুই লগালি তাৰো যে বুকুতে আহি কথা পাতিছিলি মোৰ ৰেণু লগতে কলি তই মোক দুখৰ কথা ভাবিলো মই সঁচা লাগি গ'ল মোৰ তোৰে লগত প্ৰেমৰে যে নিচা মিছা মিছা সপোন দেখি মই ভাবিলো বহুত কথা প্ৰেম কৰা একেচাতে তই দিলি যে মোক তিতা দিলি কষ্ট নষ্ট মোৰ কৰিলি বহুতো সময় বাচিব নোৱাৰ এতিয়া কিন্তু চলি আছে মোৰ সময় বাচিব নোৱাৰো এতিয়া কিন্তু চলি আছে মোৰ
সময়
তোৰ কাহিনীবোৰ চেম থাকে মানুহবোৰহে বেলেগ কাপোৰৰ নিচিনা মানুহকো কৰ তই যে চিলেক্ট এতিয়া কাহিনী লিখি আছ বেলেগৰে লগতে শুই আছ বিচনাতে থৈ হাতাৰ বুকুতে তোৰ কথা ভাবি খং উঠে মোৰ জান এতিয়া চাগে মোৰ নাম বেলেগৰ পৰা শুনৰ এতিয়া নাচি আছো গাই আছো চাই ইউটিউবতে মোৰ নাম শুনা পাবি তই যাও য'তে মই যুঁজি আছো লাগি আছো কৰিবলে নাম বম বুলি ধৰি লমক জলি কৰিম ধান
মোৰ বুকুত মৰহি থকা কাহিনী কেলি কি দিলো কাগজ
#Sharad